Good evening, Ito Akashwani Kohima, Samnaga Nakames Kuparpurese, Mwasula, Pohila Headlines. Prime Minister Narendra Modi ra entrepreneurs khan karone takutwa ecosystem banai duli over commitment rakhya kushe. President Draupadi Murmu ra protocol de bilateral rishta takutwa banai duli de torkari kotha pata luse. Chief Minister Nipurio ra investment ke promote korole karone state laga departments logode look paise. Aro Ministry of Women and Child Development para portion pakwata laga 7th edition lagu kurishe. Itiang pura koper. Prime Minister Narendra Modi ra aji kuishe gi tai laga sorkar bra naruki gina ekta takara ecosystem diwole de kam kuri. Ase kunto bra entrepreneurs hobu muncha khan sob credit lobo pariwo. Aro itu bra tai khan gi vishwas aro kam tangor hobole moka diwo. Pradhan Mantri Mudra yojana laga 10th anniversary de PM Modi kuishe gi mudra beneficiaries laga ada hisa hoile SC, ST aro OBC communities logo de ase aro 70% upper lab loa khan hoile maki khan ase. Tai bra aro kuishe gi sob mudra loan bara izat self-respect aro hobida de tai aro kuishe gi itu scheme para financial te shamil hua hi na huikina samaj te shamil hovole aro turka puisa laga azadi diwole vishwas dilai. Shri Modi bara aro tai laga khorde itu scheme beneficiaries logo de kota pata kurishe aro mudra yojana bara kinti kuriwa naparya manu khan ke tai khan laga entrepreneurial skills dikhawole moka tia upar kota kurishe.
आज भारत का युवा उसके पास जो एंटरप्रेन्योर स्किल है अगर उसको हैंड होल्डिंग हो जाए थोड़ी उसको मदद मिल जाए तो बहुत बड़े परिणाम लाता है। सबसे ज्यादा लोन के लिए अप्लाई करने वाली महिला है, सबसे ज्यादा लोन प्राप्त करने वाली महिला है और सबसे जल्दी रिपेमेंट करने वाली भी महिला है। यानी ये नया क्षेत्र विकसित भारत के लिए जो संभावना है वो इस शक्ति में पड़ी हुई है, वो दिखाई दे रहा है। और बिना गारंटी को आपको पैसा मिलना, और मैं चाहता हूं कि मेरे देश के नौजवान ज्यादा से ज्यादा इस क्षेत्र में आए। आप
Shri Modi bra aro khushi ki itu scheme bra youth khan ki empower kuribole taika nijor ki depend kuria aro vishwas takya aro kam bisariya manu nohi kina kam pana manu hovole laga takut takya panai diwole pavana rakhi ase. Jai jua 2 saal di itu scheme under de 52 crore loans dishe kundu huile 33 lakh crore toka nishna sanction kurishe. Mudra Yojana April 2015 de lagu kuria pichi de 2 saal complete hua de Nagaland bara beneficiaries bara taikan laga entrepreneurial experiences pak kurishe.
Mela nam satam lase maybe itu mudra loan loigina beauty parlor ekta khuligina ekdom bhal ra jai ase itu loa do bishi bhal aro moi itu beauty parlor khulibole laga nimide mudra loan do 4 lakh loise aro thik time de paigina moi karne itu bishi modot kurigina bhal ra jai ase.
India aro protocol majudi delegation level kota pata luse second aro kotum hua dinde President Draupadi Murmu bra protocol visit kurishe. President bra protocol laga assembly laga speaker Jose Pedro Aguiar Franco logode ekta kurigina meeting luse. President Murmu aro protocol laga assembly de card of honor paise. MEA bra kuishe ki president huile protocol laga assembly laga speaker logode natija takya patrit luse. Twitter site bra bi rishta takutwa banai diwole kota kurishe. President Murmu bra aro India protocol parliamentary friendship group laga members logode meeting loa logode aro parliament laga members logode bi kota pata kurishe.
भारत का संस्कृति, भारत का परंपरा, भारत के लोगों के चाल चलन चेहरा, उनका बात करने का तरीका, उनका संस्कृति एक चलते फिरते भारत का झंडा है। आप भी मुझे लगता है ये इस चीज को अच्छी तरह से समझते होंगे और आपको भी मैं कहना चाहूंगी कि भारत का गौरव को बढ़ाने में आपका भी बहुत बड़ा योगदान।
Chief Minister Nipurio bra aji Northeastern region de craft clusters investment promotion aro alak kam de mundigina high level task force laga kam age jawole karone Nagaland de takya kisman departments logode meeting luse. Itu meeting loa homoire departments khan ke age chulai jawole vision karone statement aro plans jama kuriwole kuise. Region laga investment promotion karone takya task force para joakali taikhan laga sobse pohila meeting luise aro northeast ke investment karone pasandida jaga nishna dikhawo karone ekta strategic kotam lowole panaise. Idu Akashwani wa dia kobor huni ase kobor chulti pawole karone ami khan laga X handle AIR news alerts aro AIR _ kohima de follow koribi. Apni kan bara idu kobor news on air app aro YouTube channel AIR news kohima de khunibo paribo. वेलकम ब्याक अपनी खान साम लगा कपुर हुनियासे मिनिस्ट्री अफ वुमेन एन्ड चाइल्ड डेभलपमेन्ट हुइले आजिबारा सुरु हुइकन पोषण पखवटा लगा सेभेन एडिसन मनाइसे कुन्दुबारा सरकारबारा मेल न्युट्रिसन हटाइ दिवले दे काम कुरिया ताकुतबारा बनाइ दिएसे यो क्याम्पेन के वेबकास्टबारा लागू गरिकन मिनिस्ट्री अफ स्टेट सावित्री ठाकुरबारा कुसे कि पाचाकानबारा हेल्थी नाथाख्या खालुवा आरो देल ताख्या खालुवा विषय हुइजाबारा ओभर न्युट्रिसन आरो ओबेसिटी मानि मर्ति हुइजा कतरा प्रब्लम हुइसे ताइ कुसे आजिकालि न्युट्रिसन हुइले अन्डर नरिशमेन्ट लगा मामला खालि नहय ताइबारा सब स्टेट आरो युनियन टेरिटरिज अफिसियल्स आरो आंगनवाडी वर्कर्स खानगे खरदे जायगेना भिजिट करिगेना आरो रेफरल सर्भिसेस खान चलाइगेना ताइ खान काम करिबले मुन उठाइसे
आइए सब मिलकर पकवाने में हम सब मिलकर संकल्प ले कि कोई भी बच्चा भूखा ना सोए कोई भी माँ पोषण से वंचित ना रहे और हर परिवार को जरूरत स्वास्थ्य सेवाएं मिले आप सभी के सहयोग से हम भारत को एक स्वस्थ सशक्त और सुपोषित राष्ट्र बनाएं
नागालैंड टीवी स्टेट लगा किसान हिस्सा दे पोषण पखवटा 2025 लागू करिसे कुंतुदे लोंगलैंग और चिमी न्यूबी शामिल आसे आरो इदुदे पोषण पखवटा लगा शपथ लुसे स्कूल एजुकेशन डिपार्टमेंट बार आजि किफ्री टाउन और तुनसंगे वॉलंटियर टीचर्स कारण अंडरस्टैंडिंग ऑफ लाइफ लॉन्ग लर्निंग फॉर ऑल इन सोसाइटी उल्लास दे एक ट्रेनिंग प्रोग्राम चरकार करिसे इतु अफसर दे कथा करिगिना एडीसी लोंगटिपा एल संगदम बार गवर्नमेंट स्कूल दे प्रॉक्सी टीचर्स चुला लगा नियम ऊपर चिंता दक्या कुशे कुंदुबरा रूरल माने पुस्ती निशना जगह खानदे एजुकेशन लगा क्वालिटी कमटी कर दिए की नोट एड्रेस दिगिना उल्लास लगा Deputy Director aro Nodal Officer Rokokezo Sotubara kushe ki ulas ekta central bara sponsor kuria scheme ekta ase kuntubara 2030 takte 100% literacy pawale pawana rakhi ase tai kushe Nagaland de 2.76 lakhs non literate mane likhiwo puriwo naparya manu ase kushe aro itude 1.14 lakh mota aro 1.60 lakhs maiki ase Angami public organization huile Kohima de takya sob tribal units logode milagina Indo-Myanmar fencing aro itu logode churia mamla khan oper andolan kuriwole ahyakali state capital de ekta public rally lowle ase itu rally oper de Kohima police bara kunoba traffic hukum chunaise kari high school aro secretariat de nichi jakhan huile TCP gate bara hospital junction bara census point de murigina jawo কারি বিএচকিউ দে উঠিয়াকান হইলে রাজু পয়েন্ট পৰা নাগা বাজাৰ পৰা উঠিব সেক্রেটারিয়েট দে যা ষ্টাফ পাসকান হইলে ডিসিবি গেট পৰা টি কেল মডেল ৰাস্তা পৰা যাব পুলিছ পৰা ডিসিবি গেট পৰা ৱাই জংচন পুলবাৰী ৰাস্তা দে নো পাৰ্কিং জোন জনাই দিছে ইটো হুকুম হইলে পূজাৰ আঠ পাজি পৰা ৰেলী খতম নোহা তাক চলাব কোহিমা পুলিছ পৰা চিটিজেনছ খানকে তাইখান বিৰাবলৈ লগা ৰাস্তা ইটো হুকুম হিচাপ লবলে এডভাইস কৰিছে আৰু মিলি কিনে কাম কৰিবলৈ আৰু ছাপৰ্ট কৰিবলৈ অনুৰোধ কৰিছে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট হ'লে নাগালেণ্ড ষ্টেট চৰকাৰৰ লগতে মিলি কিনে গিগ ৱৰ্কাৰ্ছ আৰু প্লেটফৰ্ম ৱৰ্কাৰ্ছ কাংগে ই শ্ৰম পৰ্টেল দি ৰেজিষ্টাৰ কৰিবলৈ কাৰণে 10 দিন লগা স্পেচিয়েল ৰেজিষ্ট্ৰেশ্যন কেম্পেইন লৈ আছে ইটো কেম্পেইন হ'লে এপ্ৰিল 17 তক চলাব আৰু ইটো বাৰা ৱৰ্কাৰ্ছ কাংগে অফিচিয়েল আইডেণ্টিটি কাৰ্ডছ আৰু আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আণ্ডাৰতে হেলথ কভাৰেজ দিগিনা তাইখানগে ফৰ্মেল পেহচান দিবলৈ পাবনা ৰাখি আছে ইটো 10 দিন ট্ৰাইভ লোৱা সময়তে সব ডিষ্ট্ৰিক্টে এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ অফিচ দ্বাৰা অন গ্ৰাউণ্ড ৰেজিষ্ট্ৰেশ্যন কেম্পছ খুলিবলৈ আছে গিগ ৱৰ্কাৰ্ছ কান্তা হিচাপ নহিলে পাৰ্ট টাইম হিচাপতে ইভেণ্ট কেডাৰিং নহিলে ছফ্টৱেৰ ডেভেলপমেণ্ট দে কাম কৰিয়া কান আৰু অনলাইন নহিলে ডিজিটেল প্লেটফৰ্ম চলাই না কাম কৰিয়া প্লেটফৰ্ম ৱৰ্কাৰ্ছ কান সব কি ৰেজিষ্টাৰ কৰিবলৈ মন উঠাই আছে ইটো কেম্প দে জোক ল'ব নাপাৰিয়া কান হ'লে ই শ্ৰম পৰ্টেল দি নিজৰ কে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু নাগালেণ্ডে ইটো মহিনা 15 তক তে বিশিৱালা ডিষ্ট্ৰিক্টে অলপ পানী কিৰা আৰু বাদল পৰা বন্ধ হৈ কিনে অলপ পানী কিৰা থাকিব এটা মৌচুম লগা খবৰে নাগালেণ্ড ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা কৈছে কি পানী কিৰা হ'লে আন্ধি তুফান আৰু বিজুলী মাৰিয়াৰ লগতে থাকিব ল' লেণ্ড আৰু ফুট হিলছ ডিষ্ট্ৰিক্ট ডিমাপুৰ নিউলেণ্ড চুমুকিটিমা পাণ্ডাৰী পাংটি টিজিট আৰু তুলিকান্দে হ'লে পানী জমা হোৱা আৰু আচানক হোৱা ফ্লড কান হ'বলৈ কাতৰা আছে অথৰিটি পাব্লিক খানকে বিয়া হালাত পৰা পাচিকিনা থাকিবলৈ চালাহ দিছে আৰু সব ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু ইটো লগতে জুৰীয়া ডিপাৰ্টমেণ্টছ খানকে হাই এলাৰ্টতে থাকিবলৈ কৈছে আৰু কুপাৰচিছতে দুবাৰ হেডলাইনছ জনাই দি আছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বৰা এণ্টাৰপ্ৰেনাৰ্ছ খান কাৰণে তাকো দুবাৰ ইক'চিষ্টেম বনাই দিবলৈ ওপৰত কমিটমেণ্ট ৰাখিয়া কৈছে প্রেসিডেন্ট দ্রৌপদী মুর্মুর প্রটোকল দে বাইলেটারেল রিস্তা তাকুতরা বানাই দিবলে দে দরকারী কথাবার্তা লুইছে চিফ মিনিষ্টার নিপুরিয়বরা ইনভেস্টমেন্ট কে প্রমোট করলে কারণে স্টেট লাগা ডিপার্টমেন্টস লগতে লোক পাইছে আর মিনিষ্ট্রি অফ উইমেন এন্ড চাইল্ড ডেভেলপমেন্ট বারা পোষণ বা কোয়াটা লাগা সেভেন্থ এডিশন লাগু করেছে আজি ৰাতি লগা নাগামিজ খবৰ ইমান দেশী হৈ আছে শুনি থাকিবি আহাকালি পুজোৰ 7:25 মিনিটতে নাগামিজ খবৰ আনি দিব।